এই 2008 চনত এটা ডাঙৰ লে অফ হ'ল, নৱেম্বৰ মাহত বহুত গুচি গ'ল। আমাৰ বিল্ডিং ফাইভৰ মাজৰ উইংটো পুৰা খালী নিচিনা হৈ গ'ল। যেতিয়া খালী নিচিনা হৈ গ'ল তেতিয়া আৰু সিহঁতে ক'লে যে নাই, এই কেইটামান মানুহ আছে, চেণ্ডি আছে, মই আছো, তাৰপিছত সেই টেষ্টিং গ্ৰুপৰ এই চাৰিটামান টেষ্টাৰ আছে, তাৰপিছত এই আমাৰ মাৰ্ক থমছন, তাৰপিছত কেইটামান আছে সেই ডেস্কটপ ছাপৰ্টত, এইকেইটা কৈছে তহঁতে হেৰিলৈ গুচি যা, বিল্ডিং ওৱানৰ বেচমেণ্টলৈ গুচি যা। চ' আমাক চব বিল্ডিং ওৱানৰ বেচমেণ্টলৈ লৈ গুচি গ'ল, এইটো গোটেইটো উইং খালী হৈ গ'ল। হা, তাৰপিছত 2009, তাৰপিছত 2010তো মই ঘৰটো কিনিলোঁ। আমি হেৰি ফিচাৰ ড্ৰাইভৰ পৰা গুচি আহিলোঁ। তাৰপিছত মই আৰু তাৰ পৰা কামবিলাক কৰাই আছো, এই দুপৰীয়া গৈ মানুহবিলাক আনি হেৰি চেৰি কৰাই, ঘৰটো পূৰা ভাঙা চিঙা ঘৰ আছিলতো। চ' 2011তো মোক খেদিয়ে দিলে, সেইটো আৰু লাষ্টত আকৌ সৰহকৈ এটা আহিল লে অফ, তো খেদি দিলে। খেদি দিওঁতে আৰু পইচা মানে কি এটা তিনিমাহৰ পইচা দিলে, পইচা দি খেদি দিলে। এই 2008-09 মানতে মই এওঁ কৰ এখন ভাঙো দিয়া, হাঁচো এখন ভাঙো, এখন ইকনমিক কলাপছ তেতিয়াৰ পৰা মই কব আৰম্ভ কৰিছোঁ, এখনটো ভাঙিব, এখন চব শেষ, ফিনিচ, এখন ডান। তাই কয় একোৱে হোৱা নাই দেখোন, একোৱে হোৱা নাই, এইখন চব চলি আছে, কি তুমি কথা কৈ আছা এইবিলাক। মই কৈছো এখন ভাঙো দে, হাঁচো, চুপচাপ বহি থাক, চুপচাপ বহি থাক, কি এইবিলাক কথা কৈ আছা, চুপচাপ বহি থাক। তো মোৰ চাকৰিটো যেতিয়া গুচি গল, তেতিয়াও মই কৈ আছো এখন ভাঙো দে, তাৰপিছত নাই বিচাৰচোন, বিচাৰ চাকৰি পাবি নহয় কিবা। মই আৰু এটা দুটা এটা কণ্ট্ৰেক্টো পালো হেৰিৰ, এইটো কি IEEE-ৰ পিছকাটাৱে, চব পিছকাটাৱে ওচৰতে হয় আৰু। মই মাজে মাজে কৈ থাকো এখন ভাঙোতে, এখন ভাঙোতে, তাই কয় তই চুপচাপ বহি থাক, তই চুপচাপ বহি থাক। তাৰপিছত সেইটো চাকৰিও গ'ল, দেউতা আহিল, দেউতাহঁত আহিল 2012 মে' মাহত, আহি তেতিয়া মোৰ চাকৰি তাকৰি নাই। হা, দেউতাহঁত ঠিক অহাৰ আগতে এই এটা সেই টেলিভিশ্যন বিক্ৰী কৰা কোম্পানী এটাত অলপ সময় সোমাই আছিলো, একেবাৰে ফাল্টু পইচাত, সেইটো এৰি থৈ গুচি আহিলো। চ' দেউতাহঁত আহিল, তাৰপিছত দেউতাটোতো ঢুকাই থাকিলে জুলাই মাহত 22-23 তাৰিখে ঢুকাই থাকিলে আৰু। তাৰপিছত সেই শ্ৰদ্ধা তদ্ধা কৰি মাক আৰু ছেপ্টেম্বৰ মাহত পঠাই দিলো আৰু অকলে অকলে। তাৰপিছত মই ইহঁতক কৈ থাকো এখন, তাৰপিছত কৈ থাকো পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন জগতৰ মিছাৰ ওপৰতে হেৰি কৈছে, এখন ভাঙো দে হাঁচো, এখন ভাঙো। তাই আৰু বাৰে বাৰে তই চুপচাপ বহি থাক, একো হোৱা নাই, আজি ইমান বছৰৰ পৰা কৈ আছো একোৱেই হোৱা নাই, চব একেই চব চলি আছে, কি তাই তেতিয়া চাকৰিটো কৰি সেই চাকৰিটো পাই গ'ল ওচৰতে নৰ্থ ইষ্ট গ্ৰেট ডেনত, গতিকে তাই চাকৰি কৰে আৰু মই অলপ চলপ ট্ৰেইনিং কৰি পইচা আনো। তাই পাই ধৰ $1600-1700 পায় এক মাহত, মই এপিনে যদি মোৰ কেতিয়াবা 3000 পাওঁ, কেতিয়াবা 5000 পাওঁ, কেতিয়াবা 7000 পাওঁ, মানে ডাঙৰ মানে অনচাইট ট্ৰেইনিং হলে এটা একদিনতে মই 2500 বা 3000 টকা ডলাৰ পাই যাওঁ, আৰু গোটেই মাহটো বহিয়ে থাকো দেচোন, সপ্তাহত দুটা ক্লাছ দিওঁ, বুধবাৰে দিওঁ এটা, শনিবাৰে দিওঁ এটা, তেতিয়া কেতিয়াবা 300 পাওঁ, কেতিয়াবা 500 পাওঁ, এই মানে এটা মানুহ আহিলে $190, বুজানে, যদি তিনিটা পাওঁ 600-630 কম ধৰ। হা, এনেকে কৰি আছো। তাৰপিছত মোৰটো অফিচটো, মই অফিচটোৰ ভাড়া আছিলে $800, তাৰপিছত অফিচৰ ভাড়াও দিব নোৱাৰা হলো, মানে ইমান কমি গৈছে, আৰু এইপিনে ঘৰৰ খৰচাও আছে। চ' তাইকো কওঁ মই, সেই এজনী যিজনী ৰিয়েলটৰে মোক দিছে, তাই একদম প্ৰেচাৰ দি ধৰিছে। তাৰপিছত তাই মোক এভিক্ট কৰিবলৈ আৰম্ভ কৰিলে, মই বস্তু বাহানি আৰু মোর গোটেই কুপেন চিকুমে বিলাক ঘরতে লৈ আহিলো, ঘরত হেৰিত ৰাখিলো, মানে চোতালতে পেলাই থৈছো আৰু ফৰ্কলিফ্ট চৰ্কলিফ্ট বিলাক, ডাঙৰ ডাঙৰ মেচিন। তাৰপিছত বেচা নাই আৰু, মই ভাবিছো কোনোবা এটা জেগাত পাম আৰু। এই কৰো মই কওঁ আৰু, এখন ভাঙো দে ঐ, এখন ভাঙো, এখন চব নষ্ট কৰিছে সিহঁতে। তাই কয় চুপচাপ বহি থাক, তো এনেকে 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 তো ঘিটিংটো লাগিয়ে গল নহয় অক্টোবৰৰ 2014 অক্টোবৰতো সেই গুলিয়াগুলি হৈ, তাৰপিছততো কুকুৰ কুকুৰে ভোকা বুলি কৈ মোকতো ধৰি লৈয়ে গল। তাৰপিছত চা এতিয়া যদি ইফ ইউ লুক বেক, একচুৱেলি এইটো ভাঙা 2008 ভাঙিছে, এইটো মই ভাঙো বুলি কওঁতে তেতিয়াই ভাঙিছে, কিন্তু সিহঁতে টুপটাপ ৰাখি আছে। যেনেকে মোৰ ঘৈনীজনী কয় চুপচাপ বহি থাক চুপচাপ বহি থাক, সিহঁতেও সেইটো টুপটাপ ৰাখি আছে। গতিকে মোৰ মুখেদি ওলোৱা কথাখিনি একেবাৰে সঁচা, সময়ৰ অনুপাতে সঁচা। এতিয়া তাই চুপচাপ হৈ বহি আছে, কিন্তু এতিয়াতো গম পাইছে যে সঁচাকে ই ভাঙিছে, ই সদায় ভাঙিছে, ই মিছা কথা নকয়। মোৰ মনটোৰ মোৰ আত্মাটোৱে কৈ আছে নহয় যে মই ভাঙো বুলি, মই ভাঙো, মই ভাঙা গৈ আছে গৈ আছে। লাষ্ট মুহূৰ্ত আহি পৰিছে, এতিয়া চাচোন ইয়াতেতো গম পোৱা নাই, আমেৰিকাটো মানুহ গম পাই গৈছে নহয় চাৰিওপিনে অৱস্থা কেনেকুৱা, গোটেই ৱেষ্টাৰ্ণ ৱৰ্ল্ডৰ মানুহৰ অৱস্থা কালি। এই এতিয়া উইণ্টাৰত এতিয়া ঠাণ্ডাত জুই পোৱাবলৈ কাৰণে, জুই জ্বলাবৰ কাৰণে তাত গেছ নাই, হেৰি নাই, কয়লা নাই, একো নাই, খৰিত দৌৰিব লাগিব। এতিয়া কেনেকুৱা ঠাণ্ডা পৰিব ভাবিছাচোন। এইখনত এইটো কাম ময়ে কৰিব লাগিব, মই আৰু অন্য দেখা নাই। কোনোবা এটা যদি আহে কৰে এইটোতো ভাল, মোৰ তাতে যোৱাৰ ইচ্ছা নাই, এইখনত সোমোৱাৰ ইচ্ছা নাই, কিন্তু লুকছ লাইক এই মই নকৰো বুলি কলে সেই অৰ্জুনক যেতিয়া সেই শ্ৰীকৃষ্ণই কৈছিলে তোমাক আৰু যুদ্ধ নেহিবি কৰা চাহতেও তো জবৰদস্ত তেৰে কো যুদ্ধ মে লগা দিয়া যায়গা জবৰদস্ত। চ' কোনোবাই যদি আহি এইটো লাষ্ট ঠকটো মাৰি গোটেইখন লতং কটং কৰি ওপৰত বহি লৈ লওক, মোৰ ইচ্ছা নাই। কিন্তু মই যে কৈছিলো 2008 পৰা এই এইখন ভাঙো দে, দেট একচুৱেলি কাৰেক্ট এজ ইউ কেন চি ৰাইট নাও।
संभाव पूरा चला जाए छतरा संभाल तेरा पूरा चला जाए रे, मार न दे दंक तेरा गाल कहीं हाय। छतरा संभाल तेरा पूरा चला जाए रे, मार न दे दंक तेरा गाल कहीं हाय। देख देख पकड़ फिसल जाए रे, ला 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 ला, हा।